وَلَقَدْ أَخَذَ اللَّهُ مِيثَاقَ بَنِي إِسْرَائِيلَ وَبَعَثْنَا مِنْهُمُ اثْنَيْ عَشَرَ نَقِيبًا وَقَالَ اللَّهُ إِنِّي مَعَكُمْ لَئِنْ أَقَمْتُمُ الصَّلَاةَ وَآتَيْتُمُ الزَّكَاةَ وَآمَنْتُمْ بِرُسُلِي وَعَزَّرْتُمُوهُمْ وأقرضتم الله قرضا حسنا لأكفرن عنكم سيئاتكم ولأدخلنكم جنات تجري من تحتها الأنهار فمن كفر بعد ذلك منكم فقد ضل سواء السبيل
আর নিশ্চয় আল্লাহে বনি ইসরাইলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু সিহঁতৰ মাজৰ পৰা 12 জন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ আল্লাহে কৈছিল নিশ্চয় আমি তোমালোকৰ লগত আছো যদি তোমালোকে সালাত কায়েম কৰা জাকাত প্ৰদান কৰা আৰু আমাৰ ৰাসূলসকলৰ প্ৰতি ঈমান পোষণ কৰা তেওঁলোকক সহায় সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব ইয়াৰ পিছতো যিয়ে কুফৰি কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব